এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ তৎপৰতা, আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত ভাৰতীয় সেনাই আক্ৰমণ চলোৱা নাই বুলি সেনাৰ স্পষ্টীকৰণ, ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু লৰ্ডছ টেষ্ট আকৰ্ষণীয় পৰ্যায়ত অন্তিম দিনা ভাৰতক 6টা উইকেট বাকী থকা অৱস্থাত আৰু 135 ৰাণৰ প্ৰয়োজন। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। সমগ্ৰ দেশতে আগষ্ট মাহৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগে তৎপৰতা আৰম্ভ কৰিছে। অহা 28 জুলাইত উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰৰ শুনানিৰ পাছতে নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। বিহাৰৰ দৰে দেশৰ আন আন ৰাজ্যসমূহতো নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰিব বুলি পূৰ্বে ঘোষণা কৰিছিল যদিও এই প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰিব সেয়া স্পষ্ট কৰা নাছিল। শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি অহা আগষ্ট মাহৰ পৰা দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগে ৰাজ্যসমূহত আয়োগৰ বিষয়া কৰ্মচাৰীসকলক সক্ৰিয় কৰি তুলিছে। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ 3 শীৰ্ষ স্থানীয় নেতাকে ধৰি 19 উগ্ৰপন্থী কালি ম্যানমাৰত নিহত হয়। ভাৰতীয় সেনাবাহিনীয়ে কালি পুৱতি নিশা চলোৱা ড্ৰোন আক্ৰমণত ম্যানমাৰৰ পূব অংশত থকা উগ্ৰপন্থী সংগঠনটোৰ মুখ্য কাৰ্যালয়সমূহক লক্ষ্য কৰি লোৱা হৈছিল বুলি নিষিদ্ধ ঘোষিত সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰকাশ কৰিছে। সংগঠনটোৱে জাৰি কৰা এটা বিবৃতিত আন 19 সদস্য আহত হৈছে বুলি উল্লেখ কৰা হৈছে। এই অভিযানত স্বঘোষিত লেফটেনেণ্ট জেনেৰেল নয়ন মেধি ওৰেফে নয়ন অসমৰ মৃত্যু হৈছে বুলি বিবৃতিটোত লগতে প্ৰকাশ কৰা হৈছে। শেহতীয়াকৈ কৰা আক্ৰমণত ব্ৰিগেডিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু হৈছে বুলি উগ্ৰপন্থী সংগঠনটোৱে দাবী কৰিছে। অৱশ্যে ভাৰতীয় সেনাবাহিনীয়ে এনেধৰণৰ কোনো অভিযান চলোৱাৰ কথা নুই কৰিছে। প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া কৰ্ণেল এম এছ ৰাৱাটে ভাৰতীয় সেনাবাহিনীয়ে এই বিষয়ে অৱগত নহয় বুলি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাত ৰাজ্যিক আৰক্ষী জড়িত নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত সাংবাদিকে জানিবলৈ বিচৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গোলাঘাটত এইদৰে কৈছিল।
বিষয়টো সম্পৰ্কত ভাৰত চৰকাৰে এতিয়ালৈকে আমাক একো জনোৱা নাই আৰু অসম আৰক্ষী এই ঘটনাক্ৰমৰ লগত জড়িত নহয় বা অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ এনেকুৱা আক্ৰমণ চলাৰ বাতৰিও মোৰ হাতত নাই। এতিয়ালৈকে যিখিনি খবৰ আহিছে অকল আলফাৰ বিবৃতিৰ পৰাই আমি পাইছোঁ। ভাৰত চৰকাৰৰ পৰা এতিয়ালৈকে একো বিবৃতি দিয়া হোৱা নাই। যদি আৰ্মীয়ে এনেকুৱা অপাৰেশ্যন কৰে সাধাৰণতে আৰ্মীৰ পৰা প্ৰেছ ৰিলিজ আহে। এই মুহূৰ্তলৈকে আৰ্মীৰ ফালৰ পৰাও আধিকাৰিক একো মন্তব্য দিয়া হোৱা নাই।
ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ এই মত প্ৰকাশ কৰে। তেওঁ মৰঙী ৰাজচক্ৰৰ অধীনৰ মিঠা আম চাপৰিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান সাহায্য শিবিৰসমূহৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। তেওঁ হিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ত থকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে কিছু সময় পাৰ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত লোকসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ইপিনে গোলাঘাটত জনগাঁথনি পৰিৱৰ্তনৰ বাবে একাংশই চেষ্টা চলোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। সন্দেহজনক লোকে অবৈধভাৱে ক'ত ভূমি দখল কৰিছে সেই সন্দৰ্ভত শীঘ্ৰেই বন বিভাগে তদন্ত কৰিব বুলিও তেওঁ কালি গোলাঘাটত প্ৰকাশ কৰে। তেওঁ কয় যে সৰুপথাৰৰ উৰিয়াম ঘাটলৈ সন্দেহজনক লোকৰ আগমন ঘটিছে। তেওঁ কয় যে 2 ভিতৰত বন বিভাগৰ এটা দলে অবৈধভাৱে দখল কৰা ভূমি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব। এই তদন্তৰ পাছত ৰাইজ, বিধায়ক আৰু প্ৰশাসনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। উল্লেখযোগ্য যে নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ 5 ৰাজচক্ৰৰ বিস্তীৰ্ণ অঞ্চল কেইবাদিনো ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ 33 সাহায্য শিবিৰ মুকলি কৰি জিলা প্ৰশাসনে বানপীড়িত লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙী ৰাজহচক্ৰৰ অধীনৰ মুঠ চৌবিছখন গাঁৱৰ প্ৰায় 6,000 লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহচক্ৰৰ মুঠ 9খন গাঁৱৰ 8,000+ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে খুমটাই ৰাজহচক্ৰৰ অধীনৰ 30খন গাঁও আৰু গোলাঘাট ৰাজহচক্ৰৰ মুঠ 23খন গাঁৱৰ প্ৰায় 2,000 লোক এই বানৰ কবলত পৰিছে। সৰুপথাৰ ৰাজহচক্ৰত সম্প্ৰতি মুঠ 31খন গাঁৱৰ 1,708 লোক বানৰ কবলত পৰিছে। অঞ্চলটোৰ 451 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনে ৰাজহচক্ৰটোত বৰ্তমানলৈকে 4টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে। বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কালি সন্ধিয়া তামোলপুৰত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জাতীয় সংগঠনসমূহৰ ইতিবাচক মনোভাৱৰ প্ৰশংসা কৰে। গয়বাৰী ব্লক ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বি টি আৰৰ প্ৰধানগৰাকীয়ে অঞ্চলটোৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত তামোলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বহুকেইগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকাৰীৰ সৈতে হোৱা কথা বতৰাত মুখ্য কাৰ্যবাহী বড়োৱে বি টি আৰৰ উন্নয়নৰ বাবে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ দিহা পৰামৰ্শ লোৱা বুলি প্ৰকাশ কৰে।
গতিকে আজিৰ সময়ত এই পৰিৱেশটো আহিছে, আমাৰ ছাত্ৰ সংগঠনবিলাকো বহুত পজিটিভ হৈছে, জাতীয় সংগঠনবিলাক পজিটিভ হৈছে, আৰু যেতিয়া আমি নিজে নিজে ওলাই যাম বাকীবিলাক ক্ষেত্ৰত ফ্ৰী হৈ যায়।
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাট জিলাৰ তিতাবৰত 4টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। অঞ্চলটোৰ চাহ বাগিচাসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। 2024-25 বৰ্ষৰ বাবে নাবাৰ্ডৰ পুঁজিৰ অধীনত তিতাবৰ বিধানসভা সমষ্টিৰ 34খন চাহ বাগিচাৰ বাবে মুঠ 23টা পেকেজ সামৰি 3,043 লাখতকৈও অধিক টকাৰ ব্যয় সাপেক্ষে 42 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ 63টা পথ নিৰ্মাণ কৰা হয়। ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগতে অসম উদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ ঠেঙাল কছাৰী, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰিষদৰ অধ্যক্ষ, যোৰহাটৰ জিলা আয়ুক্ত, তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়কৰ লগতে জিলা আৰক্ষী অধীক্ষকসহ বিভাগীয় বিষয়াসকল উপস্থিত থাকে। হোজাইৰ 1 নম্বৰ কাকি 3 নম্বৰ গাঁৱৰ দ ব্লকৰ নাট্যচৰাত যোৱা নিশা হোজাই জিলাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত এখন নাট মঞ্চস্থ হয়। নাট্যকাৰ চম্পক শৰ্মাৰ মন তই নাকান্দিবি শীৰ্ষক নাটখনি প্ৰবীণ শইকীয়াই পৰিচালনা কৰে। স্থানীয় শিল্পীয়ে অভিনয় কৰা নাটখন উপভোগৰ বাবে ভালেসংখ্যক দৰ্শকৰ সমাগম হয়। নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে হোজাই জিলাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই অঞ্চলটোত এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰৰ সভাপতি গজেন হাজৰিকাই আমাৰ হোজাইৰ সংবাদদাতাযোগে জানিবলৈ দিয়ে। যোৱা নিশা উত্তৰ গুৱাহাটীৰ ৰংমহল নাজিৰাঘাটত সংঘটিত অগ্নিকাণ্ডত এখন সুলভ মূল্যৰ দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। টংকেশ্বৰ দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডৰ সময়ত তেওঁৰ লগতে পৰিয়ালৰ লোকসকল শুই আছিল। অৱশ্যে এই অগ্নিকাণ্ডত পৰিয়ালটোৰ সদস্যসকল কথমপি ৰক্ষা পৰে। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপিত কৰিবলৈ সমৰ্থ হয়। জ্যেষ্ঠ নাগৰিক মঞ্চ যোৰহাটৰ উদ্যোগত কালি যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ভৱিষ্যৎ মন্থন আৰু স্বতন্তৰীয়া বিকাশৰ ৰূপৰেখা নিৰ্ণয় সন্দৰ্ভত এখন নাগৰিক সভা অনুষ্ঠিত হয়। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিৰ সভাপতি অসীমজ্যোতি শইকীয়াৰ লগতে ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত কালি খোৱাং বিধানসভা সমষ্টিত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ পিথুবৰ মহাবিদ্যালয়ত 25 জুলাই পৰ্যন্ত চলিবলগীয়া এই কৰ্মশালাত চিত্ৰকলা আৰু হস্তশিল্পৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ, খোৱাং সমজিলাৰ আয়ুক্ত সুপ্ৰিয়া বাউলাৰীৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। লৰ্ডছত চলি থকা এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফী ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি 4টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 58 ৰাণৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। কালি খেল সামৰাৰ পৰলৈকে কে এল ৰাহুলে 33 ৰাণ কৰি খেলি আছিল। লৰ্ডছ টেষ্ট জয়ৰ বাবে ভাৰতক সম্প্ৰতি 135 ৰাণৰ প্ৰয়োজন। চতুৰ্থ দিনৰ শেষৰটো বলত কালি ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে আকাশদীপক মাত্ৰ এক ৰানতে আউট কৰে। ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 192 ৰান কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে 4টা, মহম্মদ ছিৰাজ আৰু জছপ্ৰীত বুমৰাই 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে ইনিংছ আৰম্ভ কৰিয়ে জফৰা আৰ্চাৰৰ বলত যশস্বী জয়ছৱালৰ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয়। ইপিনে অধিনায়ক শুভমন গিল আৰু কৰুণ নায়াৰ ব্ৰায়ুট ডন কাৰ্ছৰ বলত আউট হৈ পেভেলিয়নলৈ উভতে। 27 জুলাইৰ পৰা 16 আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া 134 সংখ্যক ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ পূৰ্বে কালি তামোলপুৰ জিলাৰ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ডুৰাণ্ড কাপ ট্ৰফী টুৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচী ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছৰ 107 মাউণ্টেইন ব্ৰিগেডৰ উদ্যোগত তথা অসম চৰকাৰ আৰু BTC প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত সেনাবাহিনীৰ তামোলপুৰৰ 107 ব্ৰিগেডৰ কৰ্ণেল ভূপেন্দ্ৰ সিং চৌধুৰী, স্থানীয় বিধায়ক জলেন দৈমাৰী, তামোলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, তামোলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত অনুপম ডেকা, কৰ্ণেল মনীষ নেগী, মেজৰ আৰ এছ সামন্ত, প্ৰাক্তন সেনা বিষয়া বাসুদেৱ বৰ্মনসহ ভাৰতীয় সেনাবাহিনীৰ একাংশ জোৱান, ছাত্ৰ ছাত্ৰী তথা অঞ্চলটোৰ ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। যোৰহাট ষ্টেডিয়ামত কালি 15 বছৰ অনূৰ্ধ আন্তঃ জিলা ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ল'ৰাৰ শ্ৰেষ্ঠ দল হিচাপে গুৱাহাটী বক্সিং দল নিৰ্বাচিত হোৱাৰ লগতে লখিমপুৰৰ ছোৱালী বক্সিং দল ছোৱালীৰ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত আলফা স্বাধীনৰ শিবিৰত মিছাইল আক্ৰমণ, দেশজুৰি ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ প্ৰস্তুতি, গোলাঘাটৰ বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী, প্ৰাক্তন প্ৰেমিকাৰ ফটো বিকৃত ৰূপত ভাইৰেল কৰি তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা আদি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ভাৰতীয় সেনাই ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত ড্ৰোন আক্ৰমণ চলোৱাৰ কথা অস্বীকাৰ কৰিছে। দেওবাৰে নিষিদ্ধ সংগঠনটোৱে ভাৰতীয় সেনাই ড্ৰোন আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। আক্ৰমণত আলফা স্বাধীনৰ 3গৰাকী শীৰ্ষ নেতা লেফটেনেণ্ট জেনেৰেল নয়ন অসম, ব্ৰিগেডিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসম নিহত হয়। এই বাতৰিটোৱে নিয়মীয়া বাৰ্তা দৈনিক অসম, দি ছেণ্টিনেল, দৈনিক অগ্ৰদূত, আমাৰ অসম, অসমীয়া খবৰ আদি কাকতত শিৰোনাম দখল কৰিছে। দেশৰ ভোটাৰ তালিকা সংশোধনৰ বাবে নিৰ্বাচন আয়োগে দেশজুৰি ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণ কৰাৰ দিশে আগবাঢ়িছে। বিহাৰত চলোৱা সমীক্ষাত লাখ লাখ বিদেশীৰ নাম ধৰা পৰাৰ পাছত অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডুকে ধৰি দেশজুৰি নিৰ্বাচন আয়োগে পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। অসমীয়া প্ৰতিদিন আৰু নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। ডিব্ৰুগড়ৰ এগৰাকী বিবাহিত মহিলাৰ মুখমণ্ডল ব্যৱহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে তিনিচুকীয়াৰ প্ৰতিম বৰা নামৰ এজন যুৱকে অনলাইন প্লেটফৰ্মত ভুৱা প্ৰচাৰ চলাইছিল। ডিব্ৰুগড় আৰক্ষীয়ে BNSৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি 5 দিনৰ জিম্মাত লৈছে। এই বাতৰিটোৱে প্ৰায়কেইখন কাকততেই শিৰোনাম দখল কৰিছে। কালি মুখ্যমন্ত্ৰীয়ে গোলাঘাটত বানপীড়িত ৰাইজৰ খবৰ লৈ জিলাখনৰ উৰিয়ামঘাটত উচ্ছেদ অভিযান চলোৱাৰ ইংগিত প্ৰদান কৰা বাতৰিটোৱে নিয়মীয়া বাৰ্তা কাকতৰ প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ছেটেলাইট নিউজ চেনেল প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰা বাতৰিটো দৈনিক অসম কাকতে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ তৎপৰতা। আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত ভাৰতীয় সেনাই আক্ৰমণ চলোৱা নাই বুলি সেনাৰ স্পষ্টীকৰণ। ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু লৰ্ডছ টেষ্ট আকৰ্ষণীয় পৰ্যায়ত, অন্তিম দিনা ভাৰতক 6টা উইকেট বাকী থকা অৱস্থাত আৰু 135 ৰাণৰ প্ৰয়োজন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।